এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰহমপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ প্ৰায় 30 ঘণ্টা বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত, আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 120 সংখ্যক মন কী বাত অনুষ্ঠান, ডিব্ৰুগড়ক বৌদ্ধিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বৰহমপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত দিনৰ 2 বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক জিতু গোস্বামীয়ে অংশ ল'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কপিলী নৈৰ ওপৰৰ পুৰণি দলঙত ৱাকিং জ'ন আৰু কামপুৰ ৰেলৱে উড়ন সেতু ৰাইজৰ বাবে মুকলি কৰিব। ইয়াৰ পাছত তেওঁ কামপুৰ, চামগুৰি, কচুৱা, খাটোৱাল আৰু যমুনামুখ আৰক্ষী চকীৰ বাবে নৱ আবণ্টিত গৃহৰ আধাৰশিলা স্থাপন কৰিব। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত মুঠ 83 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত 30 ঘণ্টাৰো কম সময় বাকী থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হবলগীয়া এই নিৰ্বাচনৰ বাবে কালি মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা দুধনৈ আৰু কামৰূপ জিলাৰ বকোত 2খনকৈ নিৰ্বাচনী সভাত অংশ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সৰ্বাংগীন উন্নয়নৰ বাবে শীঘ্ৰে গৃহ বিভাগ, ৰাজ্য চৰকাৰ আৰু ৰাভা জনগোষ্ঠীৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। চৰকাৰী ভূমিত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
আমি ষষ্ঠ অনুসূচী বা সাংবিধানিক স্বীকৃতি বা ৰাভাসকলৰ বৃহত্তৰ সমস্যা, এই গোটেইবিলাকক লৈ মই ইতিমধ্যে তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত সকলো জনগোষ্ঠীৰ লোক তাত থাকিব পাৰিব। ৰাভা জনগোষ্ঠী, বড়ো জনগোষ্ঠী, আমাৰ গোৰ্খা, গাৰো, হাজং, অসমীয়া ভাষী, বঙালী ভাষী সকলোৰে মতামত লৈ আমি ৰাভা হাছঙৰ সাংবিধানিক স্বীকৃতি দিয়াৰ কাম হাতত লৈছোঁ। মই ৰাভা হাছঙৰ নিৰ্বাচিত সদস্য আৰু ইয়াৰ পিছত পঞ্চায়ত, তেখেতসকলৰ লগত বহি মই এখন নিজে মিটিং কৰিম যাতে খুব সোনকালে আমি দক্ষিণ কামৰূপৰ ভূমিহীন চৰকাৰী মাটি বহি থকা লোকক, আমি ভূমিপট্টা খিলঞ্জীয়া লোকসকলক, জনজাতীয় লোকসকলক আমি ভূমিপট্টা দিব লাগিব।
পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাত 19টা আৰু কামৰূপ জিলাত 14টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিকেইটাত বিৰোধী কংগ্ৰেছকে ধৰি বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ অব্যাহত ৰাখিছে। কামৰূপ জিলাত আজি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলোৱাৰ কথা। এই সন্দৰ্ভত আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথো 2টা দিন বাকী আৰু এই 2টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰচাৰ তুংগত চলাইছে। ইতিমধ্যে কামৰূপ জিলাৰ 16টা পৰিষদীয় সমষ্টিৰ পৰিৱৰ্তে 14টাকৈ পৰিষদীয় সমষ্টিত অৱতীৰ্ণ হ'ব, কিয়নো 2টাকৈ পৰিষদীয় সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে 2গৰাকী প্ৰাৰ্থী জয়ী হৈছে। অহা 2 এপ্ৰিলত 14টা পৰিষদীয় সমষ্টিত 44গৰাকীকৈ প্ৰাৰ্থীয়ে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৰাভা হাছং পৰিষদীয় সমষ্টিত এইবেলি NDA আৰু যৌথ সংগ্ৰাম সমিতি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এই 14গৰাকী প্ৰাৰ্থীৰ হৈ ইতিমধ্যে যোৱাকালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বকুৰ গান্ধী মৈদামত প্ৰচাৰ চলাইছে আৰু আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 30 নং বামুনিগাঁও পৰিষদীয় সমষ্টিৰ NDAৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলাব।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 40খন আসনৰ ভিতৰত 4খনৰ বাবে সদস্য মনোনীত কৰা হয়। 3খনত NDAৰ প্ৰাৰ্থী 3গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। 33খন আসনৰ বাবে 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সমষ্টিকেইটাত 4,45,586গৰাকী ভোটদাতা আছে আৰু ইয়াৰে 2,29,394গৰাকী মহিলা ভোটদাতা। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এ আই আৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডিডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতে অনুষ্ঠানটোৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ডিব্ৰুগড়ক বৌদ্ধিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্ব আৰোপ কৰিছে। কালি ডিব্ৰুগড়ত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে।
আজি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়খনৰ কাৰণে আমেৰিকাৰ বিশ্বৰ চুকে কোণে জনাজাত। শিক্ষা বুলি ক'লেই হাৰ্ভাৰ্ডলৈ যিকোনো মেধা ছাত্ৰ ছাত্ৰীয়ে মন মেলে, সপোন দেখে। আজি আপোনালোকে যদি চাই দেখিব, হাৰ্ভাৰ্ড হওক, কেম্ব্ৰিজ হওক, অক্সফৰ্ড হওক, এই বিশ্ববিদ্যালয়ৰ যোগেদিয়ে আজি ইংলেণ্ড যদি বিখ্যাত হৈছে, কেম্ব্ৰিজ আৰু অক্সফৰ্ডৰ যোগেদি, ঠিক তেনেধৰণে হাৰ্ভাৰ্ডেও আজি বিশ্বৰ শিক্ষাৰ ক্ষেত্ৰত উচ্চ স্থান যদি দখল কৰিছে, হাৰ্ভাৰ্ডে আগবঢ়োৱা উল্লেখযোগ্য উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থাৰ বাবে। গতিকে আমিও ডিব্ৰুগড় চহৰখনক তেনেধৰণে এটা বৌদ্ধিক শক্তিশালী পৰিচয় আমি গঢ় দিব পাৰোঁ।
কেন্দ্ৰীয় বিদ্যালয়সমূহে গুণগত শিক্ষাৰ প্ৰসাৰেৰে দেশত মানৱ সম্পদ গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শৈক্ষিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জ্ঞান অন্বেষণৰ লগতে সৃষ্টিশীলতা, উদ্ভাৱনী কৌশল আৰু ন ন প্ৰযুক্তিৰ অৱলম্বনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ সবলীকৰণত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষক আহান জনায়। উল্লেখযোগ্য যে ডিব্ৰুগড় নগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কনভয় ৰোডত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় 37 কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে 2003 চনৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত ডাক বিভাগৰ ভৱনত অস্থায়ীভাৱে কেন্দ্ৰীয় বিদ্যালয়খনৰ পাঠদান চলি আহিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰে। এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগত ৰূপায়িত আঁচনিসমূহৰ কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। শ্ৰীসোণোৱালে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি পুঁজিৰ সঠিক ব্যৱহাৰৰ দ্বাৰা কাম কাজসমূহ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্ৰধান নগৰ ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণী ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ সহযোগত অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,550 নিয়মীয়া শিক্ষক পদৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত ৰাখিছে। উচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত নথি পৰীক্ষণ স্থগিত থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ একাংশ প্ৰাৰ্থীয়ে ওজৰ আপত্তি দৰ্শাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে পদসমূহৰ বাবে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ কৰিব নোৱাৰিব বুলি ৰায় দিছিল। পদসমূহৰ বাবে শিক্ষা সঞ্চালকালয়ে কালি খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ সম্পন্ন কৰে। দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ অহা 1 এপ্ৰিলত আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই প্ৰক্ৰিয়া স্থগিত ৰখা হয়। বিশিষ্ট সমালোচক পণ্ডিত অধ্যাপক ৰঞ্জিত দেৱগোস্বামীক পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অশোক কুমাৰ মাহাতুৱে শুকুৰবাৰে গোস্বামীলৈ নিযুক্তি পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ 29 আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল। এই চুক্তিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বিষয়টো উত্থাপন কৰা হৈছিল। এই অনুসৰি অধ্যাপকগৰাকীক 5 বছৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ আসনৰ অনাবাসিক পৰামৰ্শদাতা অধ্যাপকৰূপে নিযুক্তি দিয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলৰ বাবে ডিজিটেল ব্যৱস্থাৰে পৰীক্ষা সংক্ৰান্তীয় উদ্বেগ উত্থাপনৰ বাবে এটা নতুন প্ৰণালী প্ৰৱৰ্তন কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ননীগোপাল মহন্তই কালি এই উদ্যমত অনুমোদন জনায়। বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ ওজৰ আপত্তিৰ বাবে সুকীয়া ইমেইল আইডিৰ ব্যৱস্থা কৰা হৈছে। এই ইমেইল যোগে সংশ্লিষ্ট মহাবিদ্যালয়ৰ অধ্যক্ষ অথবা বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰববীৰ অনুমোদন সাপেক্ষে ওজৰ আপত্তি দাখিল কৰিব পাৰিব। নিয়মীয়া পৰীক্ষা সংক্ৰান্তীয় আপত্তিসমূহ 72 কৰ্মঘণ্টাৰ ভিতৰত নিষ্পত্তি কৰা হ'ব আৰু শিক্ষাৰ্থীসকলে ইমেইল যোগে ওজৰ আপত্তিৰ স্থিতি সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব বুলি জাননীখনত কোৱা হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমি কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ভূমিকম্প বিধ্বস্ত ম্যানমাৰ থাইলেণ্ডৰ বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ স্থান লাভ কৰা পৰিলক্ষিত হৈছে। বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে 1600 অতিক্ৰম কৰিলে মৃতকৰ সংখ্যাই ধবংসস্তূপত ওলাই আছে মৃতদেহ। অসমীয়া খবৰ কাকতে মৃত্যু উপত্যকাত ম্যানমাৰ বেংকক দি আছাম ট্ৰিবিউন কাকতে ম্যানমাৰৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা 1600লৈ বৃদ্ধি আদি শিৰোনামেৰে প্ৰকাশ কৰিছে। অপাৰেচন ব্ৰহ্মাৰ অধীনত ম্যানমাৰলৈ ভাৰতৰ 15 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ বাতৰি দৈনিক জনমভূমি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চৰকাৰী বিভাগসমূহে বিদ্যুৎ মাচুলৰ বাবদ এ পি ডি চি এলক 38.73 কোটি টকা দিবলৈ বাকী থকাৰ বাতৰি এটাও কাকতখনে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ কাৰামুক্ত হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত আমাৰ অসম অসমীয়া প্ৰতিদিন দৈনিক অসম আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত কেইবাজনো মাওবাদী নিহত হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ধাৰৰ বুজাৰে সামৰণি পৰিল 2024-25 বিত্তীয় বৰ্ষ, বিভাগে বিভাগে তীব্ৰ আৰ্থিক সংকট। এই শিৰোনামেৰে ক্ৰমবৰ্ধমান ঋণৰ বুজাৰে ৰাজ্য চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ সামৰণি পৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশিষ্ট কণ্ঠশিল্পী হীৰা দাসৰ বিয়োগৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়ভাগ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বক দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰশংসা কৰাৰ বাতৰি এটা দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পাছত এইবাৰ চতুৰ্থবাৰৰ বাবে মহাকাশলৈ যাব অসমৰ জোঁৱাই মাইক ফিনকে। এই বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰত চৰকাৰ আৰু জাপানৰ মাজত অসমৰ কৃষি আৰু জীৱিকা উন্নয়ন প্ৰকল্পৰ প্ৰসাৰৰ বাবে চুক্তি স্বাক্ষৰিত হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে 3 গৰাকী ৰাজনৈতিক নেতাৰ গোচৰৰ স্থিতি সম্পৰ্কে সামাজিক মাধ্যমযোগে প্ৰশ্ন সোধাৰ বাবে গ্ৰেপ্তাৰ কৰা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ অন্তৰ্বৰ্তী জামিন মঞ্জুৰ কৰিছে। অৱশ্যে আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাৰ বাবে শ্ৰীসিঙক লখিমপুৰ কাৰাগাৰৰ পৰা এতিয়াও মুকলি কৰি দিয়া হোৱা নাই। ৰিতম সিঙক লখিমপুৰ আৰক্ষীৰ এটা দলে 15 মাৰ্চত গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ লখিমপুৰত ন্যায়িক জিম্মাত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল খেলোৱা হ'ব। বিয়লি 3:30 বজাত বিশাখাপট্টনমত হ'বলগীয়া প্ৰথমখন খেলত দিল্লী কেপিটেলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। খেলখনক লৈ দৰ্শকৰ মাজত বিপুল উৎসাহ দেখা গৈছে। খেলখনৰ পূৰ্বে কালি অনুষ্ঠিত সংবাদমেলত ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৰিয়ান পৰাগক উচ্চ প্ৰশংসা কৰে। প্ৰথম 2খন খেলত পৰাজিত হলেও ৰিয়ান পৰাগৰ নেতৃত্ব ভাল হৈছে বুলি তেওঁ শলাগ লয়। ৰিয়ান পৰাগে বেছি বল খেলিবলৈ পালে দলৰ বাবে লাভজনক হ'ব বুলিও প্ৰশিক্ষকগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ৰিয়ান পৰাগে 3 নম্বৰ ক্ৰমত বেটিং কৰাটো দলৰ বাবে যোগাত্মক দিশ। গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 36 ৰানত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি সাই সুদৰ্শনৰ 63 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 196 ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ হাৰ্দিক পাণ্ডিয়াই 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 160 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে 28টা বলত 48 ৰান কৰে। গুজৰাটৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাই 2টাকৈ উইকেট দখল কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিয়া হৈছে। আনহাতে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত বতৰ শুকান হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই লগতে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰহমপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ প্ৰায় 30 ঘণ্টা বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত। আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 120 সংখ্যক মন কী বাত অনুষ্ঠান। ডিব্ৰুগড়ক বৌদ্ধিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।